এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ৰাজনৈতিক দলসমূহেও এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে। জিলা আয়ুক্ত জয় শিৱানীয়ে আজি পূব বাগচুং উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু 51 নম্বৰ বাগচুং চৰাইবাহী গাঁও পঞ্চায়ত পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। ডিমা হাছাও জিলাৰ উমৰাংচুৰ তিনকিলোৰ এটা কয়লাখনিত 9 জন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাৰ পন্নী কণিকা হোজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। যোৱা 6 জানুৱাৰীত এন্দুৰৰ গাঁত সদৃশ 3 কিলোৰ এই কয়লাখনিটোত পানী সোমাই যোৱাৰ ফলত তাত থকা শ্ৰমিককেইজন আবদ্ধ হৈ পৰে আৰু পাছত অভিযান চলাই 9 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আদালতে নিৰ্দেশত উল্লেখ কৰা মতে এই কয়লাখনিটো কণিকা হোজাৰ নামত পঞ্জীকৃত হৈ আছে। ইয়াৰ আগেয়ে উমৰাংচু থানাৰ দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পন্নীৰ বিৰুদ্ধে এই বিষয়ক লৈ এটা গোচৰ ৰুজু কৰা হৈছিল। ৰাজ্য চৰকাৰে এই ঘটনাৰ কাৰণ আৰু দায়ীসকলক চিনাক্ত কৰাৰ বাবে এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই দলটোৱে বিষয়টো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাপতি সাহোন বিহু উপলক্ষে উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। ঠায়ে ঠায়ে বিহু ঢোলৰ চেও আৰু বিহু নামে চৌদিশ মুখৰিত কৰি তুলিছে। সমাগত ৰঙালী বিহু উপলক্ষে বিভিন্ন স্থানত কৰ্মশালা বিপণী আদিৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ ডিব্ৰু মহাবিদ্যালয়ত আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহাগী বিপণী শীৰ্ষক এটা কাৰ্যসূচীৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন চাংমায়ে মুকলি কৰা এই বহাগী বিপণীত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা পিঠা পনা, আচাৰ, গামোচা, ৰুমাল আদিকে ধৰি বিহুৰ সৈতে জড়িত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয়। তিনিচুকীয়া জিলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কাইলৈৰ পৰা থানা চাৰিআলিৰ ডাকবাংলা চৌহদত অসমী বহাগী মেলাৰ আয়োজন কৰা হৈছে। এই বহাগী মেলাত ভালেসংখ্যক আত্মসহায়ক গোটৰ মহিলাই থলুৱাভাৱে উৎপাদিত তথা নিজে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰিব। প্ৰাক্তন ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে পন্নী অঞ্জলি আৰু কন্যা ছাৰাৰ সৈতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পৰিয়ালসহ কাজিৰঙালৈ অহা কিংবদন্তী খেলুৱৈগৰাকীয়ে আজি পুৱা বাগৰি বনাঞ্চলত জীপ ছাফাৰী আনন্দ লয়। বাগৰি বনাঞ্চল পৰিদৰ্শন কৰি কাজিৰঙাৰ সৌন্দৰ্যত অভিভূত হোৱা বুলি তেণ্ডুলকাৰে প্ৰকাশ কৰে। জীপ ছাফাৰীৰে বন্যপ্ৰাণী আৰু বাগৰিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সময়ত শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পৰিয়ালক কাজিৰঙাৰ বন বিষয়া অৰুণ ভিগনেছে সংগ দিয়ে। জীপ ছাফাৰীলৈ যোৱাৰ পূৰ্বে পুৱা পৰিয়ালসহ তেণ্ডুলকাৰে অসমীয়া জলপান গ্ৰহণ কৰে। তেণ্ডুলকাৰ আৰু পৰিয়ালে আজি নিশা কাজিৰঙাত কটোৱাৰ পাছত কাইলৈ পুৱা মুম্বাইলৈ উভতি যাব। ধেমাজি জিলাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে অৰ্কিড মহোৎসৱ আৰু বসন্ত আদৰণি শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম অৰ্কিড ছচাইটিৰ উদ্যোগত আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধন সন্দৰ্ভত আলোচনা চক্ৰ, পুষ্পমেলাৰ উপৰি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আজি তিনিচুকীয়াত 6 গোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ৰেলপথ অৱৰোধ কৰাৰ ফলত নামনিমোৱা লিডু গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছখন আবদ্ধ হৈ পৰে। সংগঠনটোৱে বানখহনীয়া ৰোধৰ দাবীতো এই কাৰ্যসূচী ৰূপায়ণ কৰে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক মানৱ ডেকাই চিকিৎসালয়খনৰ 4 বছৰ সফলতাৰে অতিক্ৰম কৰাৰ বাবে অধ্যক্ষ, চিকিৎসক আৰু কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তিনিচুকীয়া জিলাৰ হিজুগুৰিত সংঘটিত এটা পথ দুৰ্ঘটনাত আজি এগৰাকী পিতৃ আৰু তেওঁৰ পুত্ৰ থিতাতে নিহত হয়। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত মটৰচাইকেলত অহা পিতৃ আৰু পুত্ৰ থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।